এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে। আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ হৈ পৰিছে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিতাবৰৰ বোকাহোলা চাহ বাগিচাত আয়োজিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সমবেত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃতাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত অসম তথা উত্তৰ পূৰ্বাঞ্চলক বিশ্বৰ সন্মুখত পৰিচিত কৰোৱাবলৈ ভালেমান পদক্ষেপ লোৱা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ 26 বাৰ অসম ভ্ৰমণে অসমৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহ বিশ্ববাসীক চিনাকি কৰাই দিয়া বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্তব্য কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মৰিয়নিতো নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে কাজিৰঙাত বিজেপিৰ প্ৰভাৰী অভিমন্যু সিঙে সাংবাদিকক সম্বোধন কৰি কয় যে বিকাশ আৰু প্ৰগতিক মূলমন্ত্ৰ হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৱে এইবাৰ অসমৰ সংখ্যালঘু লোকসকলকো আকৰ্ষিত কৰিব পাৰিছে। শিৱসাগৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই সাফলুটিং নামঘৰ প্ৰেক্ষাগৃহ, কুকুৰাচোৱা চোমদাৰ গাঁও আৰু দিখৌমুখত 3খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিৰ্বাচনী প্ৰচাৰ চলায়। শোণিতপুৰতো বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ৰঙাপাৰা সমষ্টিৰ অন্তৰ্গত বৰজুলি, দুৰুং, জামুনবিল আৰু ফুলবাৰীকে ধৰি চাহ বাগিচা তথা অন্যান্য অঞ্চলসমূহত নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিগাঁওতো মৰিগাঁও জিলা গোটৰ উদ্যোগত জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত চাকুমাকু, ডোঙাবৰী আৰু হাওলাভেটীত বিজেপিৰ প্ৰচাৰ সভা অনুষ্ঠিত হয়। ইফালে যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি অসমৰ চহকী ঐতিহ্য আৰু বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ সহাৱস্থানৰ বিষয়ে উল্লেখ কৰি কয় যে অঞ্চলটোৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে কাম কৰিবলৈ তেওঁ দৃঢ় সংকল্পবদ্ধ। নলবাৰীতো বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ৰাজীৱ ভৱনত আয়োজিত এখন সভাত সাংবাদিকক সম্বোধন কৰি কয় যে অসমৰ জনসাধাৰণে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ হকে ভোটদান কৰিব। আনহাতে বৰপেটা জিলাৰ চেঙাৰ গোমাফুলবাৰীত কংগ্ৰেছ দলৰ এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰা কাৰ্যসূচীত বিজেপি আৰু AIUDFৰ বহু সংখ্যক লোকে দলটোত যোগ দিয়ে। AIUDFৰ প্ৰতিষ্ঠাপক নেতা ইলিমুদ্দিন দেৱানেও এই কাৰ্যসূচীত কংগ্ৰেছত যোগ দিয়ে। ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ লগতে বিধায়ক জাকিৰ হুছেইন ছিগদাৰ, আব্দুল ৰহিম আহমেদ, দিগন্ত বৰ্মন আৰু বৰপেটা জিলাৰ কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামে নতুনকৈ যোগ দিয়া কৰ্মীসকলক দলটোলৈ আদৰণি জনায়। ইপিনে তামোলপুৰ জিলাতো বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰি সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। হাইলাকান্দি জিলাৰ চুই পৰ্থাত পদ্ধতিগত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচীৰ অধীনত জিলাখনৰ কাটলিচৰা অঞ্চলত আজি এখন বিশেষ ভোটাৰ সজাগতা সভাৰ আয়োজন কৰা হয়। কাটলিচৰা মহকুমা ক্ৰীড়া সংস্থা আৰু হাইলাকান্দি জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানত নতুন ভোটদাতাসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সজাগতা সমদল উলিওৱাৰ লগতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সমদলত স্থানীয় জনসাধাৰণৰ লগতে ক্ৰীড়া জগতৰ সৈতে জড়িত লোকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভোটদানৰ আৱশ্যকতা সন্দৰ্ভত ভোটাৰসকলক অৱগত কৰাৰ লগতে ভোটদানৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়েও অৱগত কৰোৱা হয়। দৰঙৰ প্ৰাক্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে দৰং জিলাৰ ধুলাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছত এই ঘটনা আম্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলোৱাৰ অভিযোগত সেই সময়ত দৰঙৰ আৰক্ষী অধীক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। অসমৰ বিশিষ্ট গল্পকাৰ, গৱেষক, সাহিত্যিক, অভিধান প্ৰণেতা, ভূতত্ববিদ ডঃ প্ৰণৱজ্যোতি ডেকাৰ আজি দেহাৱসান ঘটে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে ৰাজ্যখনৰ বৌদ্ধিক ক্ষেত্ৰত কেইবাদশক ধৰি সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে। জ্যোতি দ্বিভাষিক অভিধানৰ প্ৰণেতা ডঃ ডেকাৰ বিগত বৰ্ষত শ্ৰেষ্ঠ গল্প নামৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। সোণৰ চামুচ মুখত লৈ শীৰ্ষক বিক্ষিপ্ত আত্মজীৱনী গ্ৰন্থৰে অনুৰাগীক আপ্লুত কৰা সাহিত্যিকগৰাকীয়ে 2022 বৰ্ষত অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটাও লাভ কৰিছিল। 1939 চনৰ 21 জুলাইত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে শৈশৱ কালচোৱা পিতৃ তথা প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু সাহিত্যিক হলিৰাম ডেকাৰ সৈতে তেতিয়াৰ কলিকাতাত অতিবাহিত কৰিছিল। কটন কলেজৰ পৰা IA আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ডেকাই পাছলৈ ৰাছিয়াৰ লেনিনগ্ৰেড খনি বিদ্যালয়ৰ পৰা অৰ্থনৈতিক ভূতত্ব বিষয়ত ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল। গোলাঘাটৰ প্ৰবীণ কুমাৰ গগৈ সোঁৱৰণী ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ উজনি অসম ভিত্তিক আন্তঃজিলা কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গোলাঘাট, যোৰহাট, শিৱসাগৰকে ধৰি কেইবাখনো জিলাৰ শতাধিক জুনিয়ৰ আৰু ছাব জুনিয়ৰ প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।